এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। সমগ্ৰ দেশতে আজি জনসংঘৰ প্ৰতিষ্ঠাপক তথা মহান দেশপ্ৰেমিক শ্যামা প্ৰসাদ মুখাৰ্জীৰ 125 সংখ্যক জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, ৰাজ্যখনৰ উপসভাপতি হৰিবংশ নাৰায়ণ সিং আৰু অন্যান্য নেতাসকলে ডঃ মুখাৰ্জীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্তৰ লগতে বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকি তেওঁৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি তৰ্পণ কৰে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কোৰীৰ উপস্থিতিত আজি কাৰ্যালয় সভাকক্ষত ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ডঃ মুখাৰ্জীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন তথা পুষ্পাঞ্জলি তৰ্পণ কৰি জিলা আয়ুক্তগৰাকীয়ে মহান দেশপ্ৰেমিকগৰাকীৰ আদৰ্শ, চিন্তাধাৰা আৰু ত্যাগে ভৱিষ্যৎ প্ৰজন্মক দেশ সেৱাৰ প্ৰতি উৎসৰ্গিত হোৱাৰ বাবে অনুপ্ৰাণিত কৰিব বুলি উল্লেখ কৰে। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়ুক্ত সংহত কাৰ্যালয়ৰ সভাকক্ষত আজি মহান দেশপ্ৰেমিকগৰাকীৰ জন্মদিৱস উদযাপন কৰা হয়। এই উপলক্ষে আয়ুক্ত দেৱকুমাৰ মিশ্ৰই গছপুলি ৰোপণ কৰাৰ লগতে শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগতো আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন গাম্ভীৰ্যপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে আজিৰে পৰা 2027 বৰ্ষৰ 6 জুলাইলৈকে দেশজুৰি আয়োজন কৰা দুবছৰীয়া কাৰ্যসূচীৰ অংশ হিচাপে এই বৈঠক অনুষ্ঠিত হয়। সভাত ভাষণ দি জিলা আয়ুক্ত অংকুৰ ভঁৰালীয়ে ডঃ মুখাৰ্জীৰ দৰে জাতীয় বীৰসকলৰ অৱদান নৱপ্ৰজন্মক অৱগত কৰোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শিলচৰত জিলা প্ৰশাসনৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত কাছাৰৰ জিলা উন্নয়ন আয়ুক্ত নৰসিং বে, বিশিষ্ট কবি অতীন দাসৰ লগতে জ্যেষ্ঠ বিষয়া আৰু কৰ্মচাৰীসকলে ডঃ মুখাৰ্জীৰ প্ৰতিকৃতিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। গোলাঘাট জিলাৰ বিভিন্ন স্থানত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বাঢ়ি অহা পৰিলক্ষিত হৈছে। ধনশিৰি নৈৰ বাঢ়নি পানীয়ে ইতিমধ্যে সৰুপথাৰ, বৰপথাৰ, নুমলিগড়, খুমটাই, মৰঙি আদি অঞ্চলৰো দুকুৰিৰো অধিক গাঁও প্লাবিত কৰিছে। সৰুপথাৰ সমজিলাৰ অন্তৰ্গত নাওজান, কৈৰীগাঁও, চেৱাগিৰ, গুৰি, শিঙিমাৰী, শিমলু চাপৰি আদি অঞ্চল বানে প্লাবিত কৰাৰ ফলত ৰাইজে ঘৰ এৰি মথাউৰিত আশ্ৰয় ল'বলগীয়া হৈছে। বানাক্ৰান্ত লোকসকলে ইতিমধ্যে জিলা প্ৰশাসনে ব্যৱস্থা কৰি দিয়া শিবিৰত আশ্ৰয় গ্ৰহণ কৰাৰ লগতে পশুধনসমূহকো নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে। ইফালে খুমটাই বিধানসভা সমষ্টিৰ মৰঙি ৰাজহ চক্ৰৰ অধীনত 20খনৰো অধিক গাঁৱত ধনশিৰি নৈৰ বাঢ়নি পানীয়ে আতংকৰ সৃষ্টি কৰিছে। ধনশিৰি নৈৰ দাঁতিকাষৰীয়া মইনাপাৰা, কাঠকটীয়া, কুৰুকা, শালমৰা গ্ৰান্ত, ঢুলীয়াগাঁও, দুখুটিমুখ, 3 নম্বৰ ভোলাগুৰি, কৈৱৰ্ত গাঁও, চেচামুখ, কৰ্দৈগুৰি, কেন্দুগুৰি আদি গাঁৱত বৃদ্ধি হোৱা ধন শিৰি নৈৰ বাঢ়নি পানীয়ে পথ আৰু ঘৰৰ ভেটি বুৰাই পেলাইছে। ইয়াৰ উপৰি শালি খেতিৰ লগতে বিভিন্ন শাক পাচলিৰ খেতি বাঢ়নি পানীয়ে বুৰাই পেলোৱাত কৃষক ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ অভিযান অব্যাহত আছে বুলি আমাৰ গোলাঘাটৰ সংবাদদাতাই জানিবলৈ দিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ ডুমডুমা বৰচলা আদৰ্শ স্নাতক মহাবিদ্যালয়খন পৰিদৰ্শন কৰি শিক্ষক শিক্ষয়িত্ৰী পৰিচালনা সমিতি তথা স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত এক নতুন সংযোজন স্বৰূপ এই মহাবিদ্যালয়খন চলিত শিক্ষাবৰ্ষৰ পৰা পাঠদান কৰিবলৈ সাজু হৈছে। এছ অ' পি ডি আঁচনিৰ অধীনত আধুনিক শিক্ষাগত মানেৰে নিৰ্মাণ কৰা শিক্ষানুষ্ঠানখনে সুসংগঠিত পাঠদান ব্যৱস্থা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। মন্ত্ৰী ডাঃ পেগুৱে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কয় যে এই আদৰ্শ মহাবিদ্যালয়খনে অঞ্চলটোত উচ্চ শিক্ষাৰ এক নতুন যুগ আৰম্ভ কৰিব। স্থানীয় ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিজ অঞ্চলতে গুণগত শিক্ষা গ্ৰহণৰ সুবিধা নিশ্চিত হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। প্ৰায় 8 ঘণ্টা ধৰি ৰেল চলাচল ব্যাহত হৈ থকাৰ অন্তত লামডিং বদৰপুৰ ৰেল লাইনত পুনৰ ৰেল চলাচল আৰম্ভ হয়। পুৱতি নিশা মাইবং, ডাউটুহাজা আৰু মুপা দিহাখুৰ মাজৰ ৰেলপথৰ দুটা স্থানত ভূমিস্খলন হোৱাৰ বাবে উত্তৰ পূব সীমান্ত ৰেলৱেৰ বহুকেইখন ৰেলৰ সময়সূচী সলনি তথা কেইবাখনো ৰেল অঞ্চলটোত আবদ্ধ হৈ পৰিছিল। পুৱতি নিশা গুৱাহাটীৰ পৰা শিলচৰ অভিমুখে গুৱাহাটী ৰঙিয়া এক্সপ্ৰেছ ৰেলখন হাতীখালী ষ্টেচনত আবদ্ধ হৈ আছিল। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।